আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈছে যদিও বিশখন জিলাৰ 6,17,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 1,489খন গাঁৱৰ 14,739 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 223টা আশ্ৰয় শিবিৰত 39,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। যোৱা 24 ঘণ্টাত হাইলাকান্দি, শ্ৰীভূমি, মৰিগাঁও, কাছাৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকৰ বানৰ ফলত মৃত্যু হয়। এই সময়ছোৱাত 2,00,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ 15,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা 2টা আশ্ৰয় শিবিৰত 464জন লোকে আশ্ৰয় লৈ আছে। ধনশ্ৰী, পাঁচনৈ আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰিছে। উদ্যানখনৰ প্ৰায় 40% অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ 12টা বন শিবিৰ জলমগ্ন হৈ পৰিছে। এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো বনৰীয়া জীৱ জন্তুসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বন কৰ্মীসকলে নাৱেৰে কৰ্তব্য পালন কৰিবলগীয়া হৈছে। বানৰ বাবে উদ্যানখনৰ জীৱ জন্তু ওখ স্থানলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। গোলাঘাট জিলাৰ ডেৰগাঁৱৰ কেইবাটাও অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে। সাংসদ কামাখ্যা প্ৰসাদ তাছাই বানত ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিভ্ৰমণ কৰি বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ বানত ক্ষতিগ্ৰস্ত লোকসকলক সকলো সহায় আগবঢ়াবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। বান পৰিস্থিতিৰ বুজ ল'বলৈ কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি কাছাৰত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈছে। তেওঁ শিলচৰ শিববাৰী ৰোডৰ চিংকিং জন পৰিদৰ্শন কৰি যাত্ৰাপুৰ, গণিৰগ্ৰাম আৰু কাঠিগড়াৰ সিদ্ধেশ্বৰত বান পৰিস্থিতিৰ বুজ লয়। বিভিন্ন বান শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতেও তেওঁ মত বিনিময় কৰে। ইপিনে ৰাজ্যৰ সাম্প্ৰতিক বান সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপত মিলিত হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য আৰু বন্যাত্তৰ পুনৰ সংস্থাপনৰ প্ৰচেষ্টাৰ বাবে সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি দিছপুৰৰ লোকসেৱা ভৱনত কৰ্ণধাৰ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ডঃ ভূপেন হাজৰিকাৰ জীৱনভিত্তিক এখন গ্ৰন্থ প্ৰকাশ কৰা হ'ব। অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা এই গ্ৰন্থখন 23টা ভাষালৈ অনুবাদ কৰা হ'ব। ৰাজ্যৰ 10,00,000 পৰিয়াললৈ এই গ্ৰন্থখন প্ৰেৰণ কৰা হ'ব। ইয়াৰ লগতে দেশৰ 4,00,000তকৈও অধিক শিক্ষানুষ্ঠান পুথিভঁৰালত এই গ্ৰন্থখন ৰখা হ'ব বুলি তেওঁ কয়। 8 ছেপ্টেম্বৰত হ'বলগীয়া শতবাৰ্ষিকী অনুষ্ঠানত এই গ্ৰন্থখন মুকলি কৰা হ'ব। গুৱাহাটীৰ বিশিষ্ট চিকিৎসক কুন্তল গোস্বামী মেমৰিয়েল ট্ৰাষ্ট হাস্পাতালৰ ন্যাসৰক্ষী পৰিষদৰ অধ্যক্ষ ডাঃ দেৱীপ্ৰসাদ গোস্বামীৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত চিকিৎসকগৰাকীৰ বয়স আছিল 92 বছৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰাৰ পাছত ডাঃ গোস্বামীয়ে কিছুদিন অসম চৰকাৰৰ অধীনত তেতিয়াৰ নগাপাহাৰ জিলাৰ কোহিমা আৰু মোকক্সাং চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়োৱাৰ পাছত উচ্চ শিক্ষা লাভৰ বাবে নতুন দিল্লী আৰু বিদেশলৈ যায়। পৰৱৰ্তী কালত তেওঁ ডাঃ আনন্দেশ্বৰ বৰঠাকুৰে প্ৰতিষ্ঠা কৰা বৰঠাকুৰ ক্লিনিকত যোগদান কৰে। ডাঃ গোস্বামীৰ উদ্যোগতে পূব গুৱাহাটীৰ প্ৰথমখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠান ইষ্ট এণ্ড নাৰ্ছিং হোম প্ৰতিষ্ঠা হয় আৰু কালক্ৰমত ই এখন বিশিষ্ট চিকিৎসা প্ৰতিষ্ঠানৰূপে গঢ় লৈ উঠে। অকালতে মৃত্যু ঘটা চিকিৎসক পুত্ৰ কুন্তল গোস্বামীৰ সোঁৱৰণত ডাঃ দেৱীপ্ৰসাদ গোস্বামীয়ে কুন্তল গোস্বামী মেমৰিয়েল ট্ৰাষ্ট হাস্পতাল প্ৰতিষ্ঠা কৰে। আজি আগবেলা গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত চিকিৎসকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। ডাঃ দেৱীপ্ৰসাদ গোস্বামীৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু সংগঠনে শোক প্ৰকাশ কৰাৰ বাতৰি আমালৈ আহি আছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উদ্যোগত নৱবৈষ্ণৱ আন্দোলন তথা মহাপুৰুষসকলৰ জীৱন আদৰ্শৰ বিষয়ে প্ৰকাশিত গ্ৰন্থ আৰু ৰচনাৱলীক লৈ এক অভিলাষী প্ৰকল্প গ্ৰহণ কৰা হৈছে। প্ৰস্তাৱিত প্ৰকল্পটোৰ অধীনত নৱবৈষ্ণৱ আন্দোলন বিষয়ক গ্ৰন্থ, গৱেষণামূলক প্ৰবন্ধ, নিবন্ধসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা হ'ব। ডিজিটেল আৰু পৰম্পৰাগত পদ্ধতিৰে এনে গ্ৰন্থ তথা লেখাসমূহ সংৰক্ষণ কৰা হ'ব বুলি কলাক্ষেত্ৰৰ সচিবগৰাকীয়ে জানিবলৈ দিছে। এনেধৰণৰ গ্ৰন্থৰাজি থকা ব্যক্তিসকলে 30 দিনৰ ভিতৰত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। পৰৱৰ্তী সময়ত তালিকাৰ আধাৰত প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় বুলি বিবেচিত গ্ৰন্থৰাজি সংগ্ৰহৰ ব্যৱস্থা কৰা হ'ব। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানেই।